Ea, Akahmani. বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে, কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ বিজ্ঞান অলিম্পিয়াড 2025ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায়, আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দীপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ'বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা 3 ছেপ্টেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ নাগৰিকমুখী তথা অধিক শক্তিশালী অৰ্থনীতি গঢ়ি তোলাৰ সপোনৰ দিশে দেশ ধাৱমান হৈছে। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থা পূৰ্বৰ 5%, 12%, 18% আৰু 28%ৰ 4টা পৰ্যায়ৰ গাঁথনিৰ পৰিৱৰ্তে 5% আৰু 18% 2টা পৰ্যায়ৰ ব্যৱস্থালৈ সৰলীকৃত কৰে। এই সংস্কাৰসমূহে কেইবাটাও খণ্ডত কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ সুচলতা সুনিশ্চিত কৰিছে। ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত এই সংস্কাৰে বিশেষ প্ৰভাৱ পেলাইছে। ই বাণিজ্যৰ ক্ষেত্ৰত শেহতীয়া কৰ সংস্কাৰৰ জৰিয়তে অনলাইন ক্ৰয় সুলভ হৈ পৰাৰ লগতে ব্যৱসায়সমূহে অধিক গতি লাভ কৰিছে। বাকচ বা তেনেধৰণৰ সামগ্ৰী কঢ়িওৱা আহিলাসমূহৰ দৰ হ্ৰাস হৈছে। সামগ্ৰী আৰু সেৱা কৰ 5% হ্ৰাস হোৱাৰ জৰিয়তে বিক্ৰেতাসকলৰ সামগ্ৰী প্ৰেৰণৰ ব্যয় হ্ৰাস হৈছে। ইতিমধ্যে দেশৰ প্ৰায় 70% সামগ্ৰী সৰবৰাহ কৰি যোগান শৃংখলৰ মেৰুদণ্ডস্বৰূপ হৈ উঠা ট্ৰাক তথা সামগ্ৰী সৰবৰাহকাৰী বাহনসমূহৰ সামগ্ৰী আৰু সেৱা কৰ পূৰ্বৰ 28%ৰ পৰিৱৰ্তে 18% হ্ৰাস কৰা হৈছে। বাহনসমূহ সুলভ হৈ পৰাৰ লগে লগে সৰবৰাহৰ ব্যয় হ্ৰাস হোৱাৰ সমান্তৰালকৈ দূৰণিপতীয়া অঞ্চলসমূহলৈ সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো জনসাধাৰণ উপকৃত হোৱাৰ দুৱাৰ মুকলি হৈছে। এই সংস্কাৰসমূহৰ জৰিয়তে দেশৰ ই বাণিজ্য তথা ৰচদ পাতি সৰবৰাহৰ পৰিৱেশতন্ত্ৰৰ নতুন দিগন্ত উন্মোচিত হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ বিক্ৰেতা তথা অনলাইন ব্যৱসায়িক মঞ্চসমূহৰ লগতে আন্তৰ্জাতিক যোগান শৃংখলত দেশৰ স্থান শক্তিশালী হোৱাটো সুনিশ্চিত হৈছে। ভাৰতীয় দাৰ্শনিক তথা আধ্যামিক গুৰু শ্ৰী নাৰায়ণৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দৃষ্টিভংগী আৰু সমাজত তেওঁৰ প্ৰভাৱৰ কথা স্মৰণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁৰ সমতা, দয়া আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ শিক্ষাই সমাজখনক ব্যাপকভাৱে অনুপ্ৰাণিত কৰে। তেওঁ লগতে কয় যে শ্ৰীনাৰায়ণ গুৰুৰ সামাজিক সংস্কাৰ আৰু শিক্ষা গ্ৰহণৰ আহ্বানে প্ৰজন্মৰ পাছত প্ৰজন্মক উৎসাহিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে যোৱা মাহত চীনৰ জিনিঙত অনুষ্ঠিত অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ বিজ্ঞান অলিম্পিয়াড 2025ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত সম্বৰ্ধনা জনায়। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে এটা সোণ, 4টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ 7টা পদকৰ লগতে আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী বিজ্ঞান যুৱ আন্দোলন প্ৰতিবেদক শিতানত 3য় পুৰস্কাৰ লাভ কৰে। অনুষ্ঠানত ভাষণ দি ডঃ জিতেন্দ্ৰ সিঙে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি কয় যে এই ফলাফলে যুৱচামৰ নতুন অভিলাষী উদ্যম প্ৰতিফলিত কৰে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহ এই ক্ষেত্ৰত উজলি উঠা বুলিও তেওঁ লগতে উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে যুৱচামৰ সৃষ্টিশীলতাই নতুন দিশ বিচাৰি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি যুৱচামে বিভিন্ন দিশত নিজৰ প্ৰতিভা অন্বেষণ কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক বিজ্ঞান জ্যোতি তথা বৃত্তিৰ দৰে চৰকাৰী সুবিধাসমূহ সক্ৰিয়ভাৱে গ্ৰহণ কৰি প্ৰগতিৰ পথেৰে ধাৱিত হবলৈ আহ্বান জনায়। বিহাৰত আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰৰ বাবে এটা পৰ্টেলো মুকলি কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক নিজৰ পচন্দ অনুযায়ী ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে প্ৰতিগৰাকী নিৰ্বাচিত মহিলাই নিজৰ ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে 10,000 টকা লাভ কৰিব। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ হোৱাৰ ছমাহৰ পাছত মূল্যায়ন কৰা হ'ব আৰু প্ৰয়োজন হলে নিৰ্বাচিত মহিলা হিতাধিকাৰীক 2,00,000 টকা পৰ্যন্ত অতিৰিক্ত সহায় আগবঢ়োৱা হ'ব। এই আঁচনিখনৰ অংশ হিচাপে মহিলাসকলে নিৰ্মাণ কৰা সামগ্ৰী বিক্ৰীৰ বাবে সমগ্ৰ গাঁও আৰু চহৰত স্থানীয় বজাৰ অথবা হাট গঢ়ি তোলা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
এটা বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব। এই চন্দ্ৰগ্ৰহণ সমগ্ৰ দেশতে দৃশ্যমান হ'ব। গুৱাহাটীৰ লগতে দিল্লী, মুম্বাই, কলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ সকলো নগৰ মহানগৰৰ উপৰি সমগ্ৰ এছিয়া, অষ্ট্ৰেলিয়া, পূব আফ্ৰিকা আৰু ইউৰোপৰ অংশবিশেষত এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। তথ্য অনুসৰি আজি এই চন্দ্ৰগ্ৰহণ নিশা 8:58 আৰম্ভ হ'ব আৰু 2:25 ইয়াৰ সমাপ্তি ঘটিব। প্ৰায় 82 সময়ৰ বাবে পূৰ্ণগ্ৰহ চন্দ্ৰগ্ৰহণ সম্পন্ন হ'ব বুলিও প্ৰকাশ পাইছে। উল্লেখযোগ্য যে গুৱাহাটী তাৰকাগৃহত আজি নিশাৰ এই বিৰল পৰিঘটনা চাব পৰাকৈ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই আকাশবাণীক জানিবলৈ দিছে। ভাৰতীয় সেনাৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মন্তব্য হিচাপে সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা এটা ভিডিঅ'ৰ সত্যতা চৰকাৰে নিশ্চিত কৰিছে। এই ভিডিঅ'টোত অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ভাৰতৰ যুঁজাৰু বিমান ধবংস হোৱাৰ উপৰি ভাৰতীয় সেনা নিহত হোৱা বুলি জেনেৰেল দ্বিবেদীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সত্য অনুসন্ধান গোটে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত এই ভিডিঅ'টো কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট বুলি প্ৰকাশ কৰি জনসাধাৰণক এনে ভুৱা তথ্যক আওকাণ কৰিবলৈ আহ্বান জনায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অঞ্চলত কাইলৈ পৰ্যন্ত বৰষুণ হ'ব বুলি আগজাননী দিছে। বিভাগটোৱে আজি গুজৰাট, পশ্চিম ৰাজস্থানত প্ৰবল বৰষুণ হোৱাৰ লগতে হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু উত্তৰাখণ্ডৰ কোনো কোনো ঠাইত অহা 2-3 পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব বুলি আগজাননী দিছে। তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী অঞ্চল আৰু ইয়ানামতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্দাস আৰ্কছিয়ে কৈছে যে ইৰাণ আৰু আন্তঃৰাষ্ট্ৰীয় আণৱিক সংস্থা IAEA সমন্বয়েৰে এটা নতুন সহযোগিতাৰ আন্তঃগাঁথনিৰ দিশে অগ্ৰসৰ হৈছে। তেহৰাণৰ এখন সন্মিলনত তেওঁ এই কথা প্ৰকাশ কৰে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা IRNA প্ৰকাশ কৰা অনুসৰি ভিয়েনাত যোৱা শুকুৰবাৰে আৰম্ভ হোৱা ইৰাণ আৰু ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক পৰ্যবেক্ষণমূলক বৈঠকৰ অন্তত এই কথা সদৰি কৰা হয়। মন্ত্ৰীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক আলোচনাৰ সম্ভাৱনা ব্যক্ত কৰে। এই সন্দৰ্ভত মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনা অব্যাহত আছে বুলিও তেওঁ সদৰি কৰে। এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিহাৰৰ ৰাজগীৰত হ'বলগীয়া খেলখন কিছু সময় পাছতে আৰম্ভ হ'ব। ভাৰতে কালি ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত চীনক 7-0 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰতে ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। দক্ষিণ কোৰিয়াই মালয়েছিয়াক 4-3 পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে বৰ্তমানলৈ প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱা ভাৰতৰ দলটো এই প্ৰতিযোগিতাৰ খিতাপৰ অন্যতম দাবীদাৰ হিচাপে পৰিগণিত হৈছে। আজিৰ খেলখনত জয়লাভ কৰিলে ভাৰতে চতুৰ্থবাৰৰ বাবে আৰু গৃহভূমিত দ্বিতীয়বাৰৰ বাবে এছিয়া কাপ জয়ৰ সোৱাদ লাভ কৰিব। ইপিনে প্ৰতিযোগিতাত পঞ্চমৰ পৰা অষ্টম স্থান নিশ্চিতকৰণৰ বাবে হোৱা এখন খেলত কালি কাজাখাস্তানে চীনা টাইপেইক 6-4 পৰাস্ত কৰে। দ্বীপ ট্ৰফি 2025-26 চেণ্ট্ৰেল জ'নে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৰ BCCI COE গ্ৰাউণ্ডত অনুষ্ঠিত ছেমিফাইনেল খেলত দলটোৱে ৱেষ্ট জ'নতকৈ এটা ইনিংছৰ অগ্ৰগতি লাভ কৰে। অহা বৃহস্পতিবাৰে একেটা স্থানতে দলটোৱে ছাউথ জ'নৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শুভম শৰ্মা, উপেন্দ্ৰ যাদৱ, হৰ্ষ ডুবে, অধিনায়ক ৰজত পাটিদাৰ আৰু শৰণ জৈনৰ অৰ্ধ শতকৰ সহায়ত চেণ্ট্ৰেল জ'নে 600 কৰি 162 অগ্ৰগতি লাভ কৰে। ৱেষ্ট জ'নে প্ৰথম ইনিংছত 438 সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট জ'নে দ্বিতীয় ইনিংছত 8 বিনিময়ত 216 সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সামগ্ৰী আৰু সেৱাকৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয় উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূবিজ্ঞান অলিম্পিয়াড 2025 অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায়। আজি নিশাৰ আকাশত ব্যতিক্ৰমী ধৰণৰ পূৰ্ণগ্ৰহ চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ'ব। আৰু এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 শুনিবলৈ পাব।